চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে আমি এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি লিখিবচোন। হয়তো আপুনি ভাবিছে যে এই চিঠি লিখাৰ কথাটোনো আমি সদায় কিয় কৈ থাকোঁ, নহয়নে বাৰু? আচলতে শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পালেহে আমি জানিব পাৰোঁ যে আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনি আছে। লগতে এই অনুষ্ঠানটোৰ গুণাগুণৰ বিষয়েও সেই চিঠি পত্ৰবোৰৰ যোগেদি আমাৰ ধাৰণা এটা হয়। আৰু কোনোবাই যদি শুনি উপকৃত হৈছে বুলি আমাক জনায়, তেতিয়াহ'লে আমি কাম কৰি যাবলৈ দুগুণ উৎসাহ পাওঁ। আৰু সেইবাবেই আমি আপোনালোকক আমালৈ চিঠি পত্ৰ লিখিবলৈ অনুৰোধ জনাই আহিছো। গতিকে অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে? যদিহে আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল, তেতিয়াহ'লে আপুনি নিশ্চয় জানে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ, নহয় জানো? যোৱা অনুষ্ঠানত এই মলাখী পুস্তকখনৰ চমু পৰিচয় এটা আগবঢ়াই আমি 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। এই পুস্তকখনৰ যোগেদি আজি আমাৰ বাবে শিকিবলগীয়া অনেক কথা আছে। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহক আমাৰ আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোঁতা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো, প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য বুজি পাবলৈ তুমি আমাক সহায় কৰা। আমাৰ প্ৰতিজন শ্ৰোতাকেই তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, বাবিল দেশৰ পৰা উভতি অহা ইছৰাইলীয় লোকসকলে জিৰচালেমৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ গৈ হতাশ হৈছিল আৰু তেওঁলোকলৈ মলাখী ভাৱবাদীৰ যোগেদি ঈশ্বৰৰ পৰা বাৰ্তা আহিছিল। আহক এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। মলাখী এক নম্বৰ অধ্যায়ৰ দুই আৰু তিনি নম্বৰ পদ দুটা প্ৰথমতে পাঠ কৰি দিব খুজিছো। যদিহে আপোনাৰ লগত বাইবেল আছে তেতিয়াহ'লে চাই যাব, আৰু যদিহে বাইবেল নাই আমি পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, যীহোৱাই কৈছে, মই তোমালোকক প্ৰেম কৰিলো, তথাপি তোমালোকে কৈছা, তুমি কিহত আমাক প্ৰেম কৰিলা? যীহোৱাই কৈছে, এচৌ জানো জাকুবৰ ককায়েক নাছিল, তথাপি মই জাকুবক প্ৰেম কৰিলো, কিন্তু মই এচৌক ঘীণ কৰিলো, তাৰ পৰ্বতবোৰ উচ্ছন্ন ঠাই কৰিলো আৰু তাৰ আধিপত্য অৰণ্যৰ শিয়ালবোৰক দিলো। মলাখীৰ যোগেদি অহা বাৰ্তাটো এনেকুৱা অভিনৱ ধৰণে আৰম্ভ হৈছে, যীহোৱাই কৈছে, মই তোমালোকক প্ৰেম কৰিলো। এইটো এটা অতি সুন্দৰ আৰম্ভণি নহয়নে বাৰু? এই কথাটোৰ প্ৰতি ইছৰাইলৰ লোকসকলে কেনেদৰে সঁহাৰি দিব বুলি আপুনি ভাবে বাৰু? আমি মনত ৰাখিব লাগিব যে তেওঁলোক সেই দেশলৈ আকৌ উভতি আহিছিল, আৰু নহিমিয়াৰ দিনত যদিও জিৰচালেমৰ দেৱাল নিৰ্মাণ কৰা বিষয়টো লৈ তেওঁলোক হতাশাত ভুগিছিল, তথাপি আৰ্থিক স্বচ্ছলতা লাহে লাহে দেখা গৈছিল আৰু নতুনকৈ নিৰ্মাণ কৰা মন্দিৰত তেওঁলোকে উপাসনা কৰা কামো আৰম্ভ কৰিছিল। তেওঁলোকে বিভিন্ন ৰীতি নীতিবোৰ মানিবলৈ ধৰিছিল আৰু ওপৰে ওপৰে চালে দেখাত সকলো ঠিকেই চলা যেন লাগিছিল, কিন্তু তেওঁলোক আচলতে ওপৰে ওপৰে চলা, চলাহী কথা কোৱা মন্দ প্ৰকৃতিৰ লোক আছিল। ঈশ্বৰে তেওঁলোকক কৈছে, যীহোৱাই কৈছে, মই তোমালোকক প্ৰেম কৰিলো, আৰু তেওঁলোকে কি কৈছে শুনকচোন, তথাপি তোমালোকে কৈছা, তুমি কিহত আমাক প্ৰেম কৰিলা? এই মানুহবিলাকে ঈশ্বৰক তেনেদৰে কোৱাৰ সাহস কৰিছিল, কথাটো বিশ্বাস কৰিবলৈকে টান নালাগেনে বাৰু? তেওঁলোকে ঈশ্বৰক কৈছে, তুমিনো আমাক কি প্ৰেম কৰিলা? আমি নাজানো আজি আমাৰ খ্ৰীষ্টীয় সমাজতো এনেকুৱা বহুত মানুহ থাকিব পাৰে যিসকলে এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিব পাৰে। আজি আমালৈ কি ঘটনাবোৰ ঘটি আছে চাওকচোন, তেনেহ'লে ঈশ্বৰে আমাক প্ৰেম কৰে বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ? কিন্তু ঈশ্বৰে আৰম্ভণিৰে পৰাই ইছৰাইল জাতিক এই কথা অতি পৰিষ্কাৰভাৱে জনাই আছিল যে তেওঁলোকক বিশেষভাৱে প্ৰেম কৰে। এইটো মন কৰিবলগীয়া কথা যে মানুহে বাইবেলখন খৰচি মাৰি পঢ়ি পঢ়িহে কয় যে ঈশ্বৰে মানুহক প্ৰেম কৰে। যেতিয়া আমি দ্বিতীয় বিৱৰণ পাওঁ তাত আমি মুচিক লগ পাওঁ, তাত আমি ইছৰাইল জাতিক দেখা পাওঁ অৰণ্যত। তেওঁলোকে চল্লিছ বছৰ কাল অৰণ্যতেই ঘূৰি ঘূৰি অতিবাহিত কৰিব লগা হৈছিল আৰু তেওঁলোকক ঈশ্বৰে প্ৰেম কৰা বুলি ক'লে নিশ্চয় সকলোৱে বিশ্বাস কৰিবলৈ টান পাব। কিন্তু দ্বিতীয় বিৱৰণ দহ নম্বৰ অধ্যায়ৰ পোন্ধৰ নম্বৰ পদত মুচিয়ে কি কৈছে শুনকচোন, যিহুৱাই প্ৰেম কৰিবলৈ কেৱল তোমাৰ পূৰ্বপুৰুষবিলাকতহে সন্তোষ পাইছিল। এই নিমিত্তে তেওঁবিলাকৰ পাছৰ বংশক আজিৰ দৰে সকলো জাতিৰ মাজত তোমালোককেই মনোনীত কৰিলে। ঈশ্বৰে এনেদৰে আন কাকো কৈ থকা নাছিল। আমি জলপ্লাৱনৰ সময় নাইবা তাৰ পাছৰ সময়ছোৱাৰ কথা পঢ়ি চাব পাৰোঁ আৰু আমি দেখা পাওঁ যে ঈশ্বৰে কাকো এইদৰে কোৱা নাছিল। ঈশ্বৰে অব্ৰাহামকো কোৱা নাছিল মই তোমাক প্ৰেম কৰোঁ বুলি, কিন্তু তেওঁ অৱশ্যে অব্ৰাহামক প্ৰেম কৰিছিল। আচলতে আমি এই কথাটোহে আঙুলিয়াই দিব খুজিছো যে ঈশ্বৰে যে মানুহক প্ৰেম কৰে সেই কথাটো জনাই দিবলৈ তেওঁ একো খৰখেদা কৰা নাছিল। কিন্তু তেওঁ ইয়াত কৈছে, যিহুৱাই প্ৰেম কৰিবলৈ কেৱল তোমাৰ পূৰ্বপুৰুষবিলাকতহে সন্তোষ পাইছিল, এই নিমিত্তে তেওঁৰ পাছৰ বংশক আজিৰ দৰে সকলো জাতিৰ মাজত তোমালোককেই মনোনীত কৰিলে। এতিয়া ঈশ্বৰে যি কথা ক'লে তাৰ প্ৰমাণ দিবলৈকো সাজু আছে। তেওঁ এনেদৰে উত্তৰ দিছে, এচৌ জানো জাকুবৰ ককায়েক নাছিল, তথাপি মই জাকুবক প্ৰেম কৰিলোঁ, কিন্তু মই এচৌক ঘীন কৰিলোঁ, তাৰ পৰ্বতবোৰ উচ্ছন্ন ঠাই কৰিলোঁ আৰু তাৰ আধিপত্য অৰণ্যৰ শিয়ালবোৰক দিলোঁ। এইটো ঈশ্বৰে তেওঁলোকৰ আগত কৰা এটা অতি গুৰুত্বপূৰ্ণ উক্তি। মানুহবিলাকে সন্দেহ প্ৰকাশ কৰি প্ৰশ্ন কৰিব ধৰিছিল। তেওঁবিলাকে ঈশ্বৰৰ প্ৰেমৰ বিষয়ে সন্দেহ প্ৰকাশ কৰিব ধৰিছিল আৰু ঈশ্বৰে তেওঁলোকক সোঁৱৰাই দিছে, তেওঁলোকৰ জাতিটোৰ কেনেদৰে উৎপত্তি হ'ল সেই কথা। জাকুব আৰু এচৌ যজা ভাই আছিল। তেওঁলোকৰ জন্মৰ সময়তে ঈশ্বৰে দুয়োজনৰ মাজত এটা পাৰ্থক্য আনিছিল, কিন্তু সেইটো আছিল প্ৰায় 1500 বছৰ আগৰ কথা, আৰু সেই কথা 1500 বছৰ পাছত জনাই দিছে যে তেওঁ জাকুবক প্ৰেম কৰিছিল। প্ৰিয় শ্ৰোতা, এইখিনিতে এটা সমস্যাৰ উদ্ভৱ হয়। ঈশ্বৰে বাৰু কিয় কৈছে যে তেওঁ জাকুবক প্ৰেম কৰিলে কিন্তু এচৌক ঘীন কৰিলে? এবাৰ এজন ছাত্ৰ আহি এজন বিখ্যাত বাইবেল শিক্ষকক সুধিছিল, মোৰ এটা প্ৰশ্ন আছে, ঈশ্বৰেনো কিয় এচৌক ঘীন কৰোঁ বুলি কৈছে? তেতিয়া সেই পণ্ডিতজনে উত্তৰ দিছিল, সেই শাস্ত্ৰপদটোলৈ মোৰো এটা সমস্যা আছে, কিন্তু মোৰ প্ৰশ্নটো এইয়ে যে ঈশ্বৰেনো জাকুবক কিয় প্ৰেম কৰোঁ বুলি ক'লে, সেইটোহে আচল কথা। প্ৰিয় শ্ৰোতা, আচলতে প্ৰশ্নটো হৈছে, ঈশ্বৰেনো এই ইছৰাইলীয় মানুহবিলাকক কিয় প্ৰেম কৰোঁ বুলি ক'লে? কিন্তু আমি এটা কথা বুজি পোৱা উচিত যে এচৌ আৰু জাকুবৰ পৰা দুটা ডাঙৰ জাতি উৎপন্ন হোৱাৰ পাছতহে ঈশ্বৰে এই কথাটো কৈছিল। গতিকে ঈশ্বৰে জাকুবক প্ৰেম কৰা বুলি কৈছিল কাৰণ জাকুবৰ অন্তৰত কি আছিল সেইটো ঈশ্বৰে জানিছিল। তেওঁ জানিছিল যে জাকুবৰ অন্তৰত ঈশ্বৰৰ প্ৰতি এটা হাবিয়াস আছিল, কিন্তু ঈশ্বৰৰ প্ৰতি কোনো হাবিয়াস এচৌৰ অন্তৰত নাছিল। কিন্তু এই কথাটো তেওঁ মলাখী পুস্তকত কোৱাৰ আগতে 1500 বছৰ জোৰা ইতিহাসত এই কথাটো প্ৰকাশ পাই উঠিবলৈ দিছিল। তেওঁ যে জাকুবক প্ৰেম কৰিছিল সেই কথাটো তেওঁ ইতিহাসৰ যোগেৰেও প্ৰকাশ কৰি দিছিল। আমি এই কথাটো বুজি পোৱা উচিত যে প্ৰেম কৰা আৰু ঘীন কৰা এই কথা দুটাৰ মাজৰ পাৰ্থক্যটো এইয়ে যে এচৌৰ পৰা উৎপন্ন হোৱা ইডোম জাতিৰ জীৱন আৰু জাকুবৰ পৰা উৎপন্ন হোৱা ইছৰাইল জাতিৰ সুদীৰ্ঘ জীৱনৰ যোগেদি এই কথাটো প্ৰতিপন্ন হৈছিল যে ঈশ্বৰে এজনক প্ৰেম কৰি আনজনক ঘীন কৰোঁ বুলি কৈ আচলতে ঠিকেই কৈছিল। এই গোটেই কথাখিনিয়ে আজি আমাৰ সকলোৰে আগত এটা বিশেষ কথা দাঙি ধৰে। আপুনি এইটো চিন্তা কৰেনে? যদি ঈশ্বৰে প্ৰেম কৰিব লাগে তেনেহ'লে তেওঁ ঘৃণো কৰিব লাগিব, কাৰণ তেওঁ কিহবাক ঘৃণ নকৰাকৈ কিহবাক প্ৰেম কৰিব নোৱাৰে। এজন লোকে এইবুলি মন্তব্য কৰিছিল, প্ৰেম কৰা আৰু ঘৃণ কৰা দুয়োটা কাৰ্য অতি নিকট। যদি ঈশ্বৰে ভাল কাম ভাল পায়, তেনেহ'লে ঈশ্বৰে বেয়া কাম বেয়া পাবই লাগিব, তাৰ ব্যতিক্ৰম হ'ব নোৱাৰে। আৰু আমি ইয়াত ঠিক সেইটোৱেই পাইছোঁ। ইছৰাইল জাতিৰ ইতিহাস আৰু ইডোম জাতিৰ ইতিহাস সম্পূৰ্ণ বেলেগ। জাকুবৰ যুগেৰে ওলোৱা ইছৰাইল জাতি আৰু সেই এছৰ যুগেৰে ওলোৱা ইডোম জাতিৰ ইতিহাস সম্পূৰ্ণ বেলেগ। ঈশ্বৰে কৈছে যে এছৰ জীৱনৰ কাৰণে, তেওঁৰ মাজত লুকাই থকা মন্দতাৰ কাৰণে, আৰু সেই মন্দতা ইডোম জাতিৰ মাজেৰে কাৰ্যত প্ৰকাশ পোৱা কথাটোৱে এইটো প্ৰমাণ কৰে যে ঈশ্বৰে এইবুলি মন্তব্য কৰাটো উচিত হৈছে। 4 আৰু 5 নম্বৰ পদ দুটা পঢ়ি দিম। ইডোমে কৈছে, যদিও আমি গুৰি হৈছো, তথাপি আমি ধ্বংসস্থানবোৰ পুনৰাই সাজিম। এইকাৰণে বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, সিহঁতে সাজিব কিন্তু মই ভাঙি পেলাম। তাতে সিহঁত দুষ্টতাৰ অঞ্চল আৰু জিহুৱাই সদায় ক্ৰোধ কৰা জাতি বুলি প্ৰখ্যাত হ'ব, আৰু তোমালোকৰ চকুৱে তাক দেখিব, আৰু তোমালোকে ক'বা, জিহুৱা ইছৰাইলৰ সীমাৰ বাহিৰেও গৌৰৱান্বিত। ঈশ্বৰে তেওঁলোকক কৈছে যে এছৌ আৰু জাকুবৰ পৰা ওলোৱা এই জাতি দুটাৰ প্ৰতি মোৰ কাৰ্য আৰু ব্যৱহাৰত এই কথাটো ফুটি উঠিছে যে মই জাকুবক প্ৰেম কৰিলোঁ আৰু এছৌক ঘৃণ কৰিলোঁ। ঈশ্বৰে ইডোম জাতিক সুধবিচাৰ কৰি দণ্ডবিহাৰ পাছত সেই জাতিৰ আৰু অভ্যুত্থান নহল। আপুনি বাৰু ক'ৰবাত আজিকালি সেই ইডোমীয়া মানুহ দেখিছেনে? আজি সেই ইডোমীয়া জাতিৰ মানুহ আৰু নাই, তেওঁলোক কেতিয়াবাই নিশ্চিহ্ন হ'ল। ঈশ্বৰে ইডোমক দণ্ড দিছিল আৰু তেওঁৰ এই কাৰ্যটো প্ৰেম কৰা ঘৃণ কৰা কাৰ্যৰ নিচিনা দেখা গৈছিল। আৰু ঈশ্বৰে ইছৰাইলক কৈছে, মই তোমালোকলৈ মোৰ সেই প্ৰেম প্ৰকাশ কৰি দেখুৱালো। প্ৰথমতে তেওঁ সেই কথাটো কোৱা নাছিল, কাৰণ সেইটো বিভিন্ন কাৰ্য আৰু ঘটনাৱলীৰ যোগেদি প্ৰকাশ পাই উঠিবলৈ তেওঁ বাট চাব লগা হৈছিল। মুঠতে ঈশ্বৰে যধে মধে কিবা এটা নকৰে, যধে মধে কিবা এটা কথাও নকয়। তেওঁ কৰা সিদ্ধান্তৰ সমৰ্থনত কিবা এটা থাকিব লাগিব। ইছৰাইল জাতিৰ লগত ঈশ্বৰৰ এটা বিশেষ সম্বন্ধ আছিল। তেওঁ জাতিটোৰ পিতৃস্বৰূপ আছিল। তেওঁলোকৰ তেওঁ আছিল প্ৰভু, ঈশ্বৰ আৰু বিচাৰকৰ্তা। তেওঁলোকক অতি কঠোৰভাৱে বিচাৰ কৰিছিল, আৰু পাছলৈ এনে দেখা যায় যে তেওঁ যেন ইডোমৰ তুলনাত ইছৰাইলকহে বেছি শাস্তি দিছিল। অৱশ্যে তেওঁলোকে মচীহ আৰু খ্ৰীষ্টক অগ্ৰাহ্য কৰাৰ কাৰণেহে তেনে শাস্তি তেওঁলোকে ঈশ্বৰৰ পৰা পাব লগা হৈছিল, নহয় জানো? আজি ঈশ্বৰ প্ৰেম বুলি ভালেখিনি কথা কোৱা হয়। ঈশ্বৰ প্ৰেম বুলি কোৱাটো এটা সহজে ধাৰণা কৰিব নোৱাৰা কথা যেন আমাৰ লাগিব পাৰে। ঈশ্বৰে ইছৰাইলক কোৱা নাই মই প্ৰেম বুলি, তেওঁ কৈছে মই তোমালোকক প্ৰেম কৰিলোঁ আৰু কাৰ্যৰ যোগেদি প্ৰকাশ কৰিলোঁ। ঈশ্বৰে গোটেই মানৱ জাতিক কৈ আহিছে তেওঁ মানৱক প্ৰেম কৰা বুলি, কিন্তু সেইবুলি কোৱাৰ আগতে তেওঁ সেই কাৰ্যটো, সেই প্ৰেম কৰা কাৰ্যটো কামৰ যোগেদি প্ৰকাশ কৰি আহিছে। তেওঁ আদিৰে পৰা আদম আৰু হৱাৰ জীৱনৰ যোগেদিয়েই সেই কথা প্ৰকাশ কৰি আহিছে। অব্ৰাহামত আহ্বান কৰা সময়ৰ পৰা আজিলৈকে তেওঁ সেইটো প্ৰকাশ কৰি আহিছে। 6 নম্বৰ পদ, পুত্ৰই পিতৃক আৰু বন্দীয়ে প্ৰভুক সমাদৰ কৰে। পাছে যদি মই পিতৃ হওঁ তেন্তে মোৰ সমাদৰ কতা, আৰু যদি মই প্ৰভু হওঁ তেন্তে মোলৈ ভয় কতা। মোৰ নাম হে জ্ঞান কৰোতা, হে পুৰোহিতবিলাক, তোমালোককেই বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে। কিন্তু তোমালোকে কৈছা, আমি কিহত তোমাৰ নাম হে জ্ঞান কৰিলো? পুত্ৰই পিতৃক আৰু বন্দীয়ে প্ৰভুক সমাদৰ কৰে, পাছে যদি মই পিতৃ হওঁ তেন্তে মোৰ সমাদৰ কৌতা। কিন্তু কোনো ইছৰাইলীয় লোকৰ ব্যক্তিগতভাৱে পিতৃ নাছিল, ঈশ্বৰ ব্যক্তিগতভাৱে তেওঁলোকৰ পিতৃ নাছিল, আনকি মুচি আৰু দায়ুদকো যীহুৱাৰ দাস বুলিহে কোৱা হৈছিল। কিন্তু ঈশ্বৰে গোটেই জাতিটোক তেওঁৰ সন্তান বুলি কৈছে আৰু এই সম্বন্ধটোৰ কথা তেওঁ ইয়াত সোঁৱৰাই দিছে। আৰু যদি মই প্ৰভু তেন্তে মোলৈ ভয় কতা, মোৰ নাম হেজ্ঞান কৰোতা হে পুৰোহিতবিলাক, তোমালোককেই বাহিনীবিলাকৰ জীহুৱাই এই কথা কৈছে। কিন্তু তোমালোকে কৈছা আমি কিহত তোমাৰ নাম হেজ্ঞান কৰিলো। তেওঁলোকৰ বিষয়ে ঈশ্বৰে এনেদৰে কোৱা বাবে তেওঁলোকে বেয়া পাইছিল। তেওঁলোকে কয়, চোৱাচোন আমি কিমান ভাল মানুহ, কিমান ভাল ছানডে স্কুলৰ ছাত্ৰ ছাত্ৰী, আমি মন্দিৰলৈ যাওঁ, ৰীতি নীতিবোৰ পালন কৰোঁ, অতি বিশ্বাসী, আৰু আমিয়েই আচলতে গোটেই ইছৰাইল জাতিটোৰ স্তম্ভৰ নিচিনা। তেনেহ'লে আমি তোমাক হেয়াজ্ঞান কৰা বুলি তুমি কেনেকৈ ক'ব পাৰা? আমিনো কিহত তোমাক হেয়াজ্ঞান কৰিলোঁ? সন্তানে পিতৃ মাতৃক সন্মান কৰা কথাটো চাবলৈ আমি আচলতে অতীতলৈ উভতি চাব লাগিব। আজি আধুনিক যুগত আচলতে পিতৃ মাতৃক সন্মান কৰাটো অপ্ৰচলিত প্ৰথা যেন হৈ পৰিছে, কিন্তু অতীতত সন্মান কৰিছিল। গতিকে ঈশ্বৰে এই উদাহৰণ দিছে, পুত্ৰই পিতৃক আৰু বন্দীয়ে প্ৰভুক সমাদৰ কৰে, কিন্তু তোমালোকে মোক সমাদৰ নকৰা। এই কথাটো তেওঁলোকে বুজি পোৱা উচিত আছিল, কিন্তু তেওঁলোকে বুজা নাছিল, কাৰণ ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ মনত ভাৱ অতি কঠিন আছিল। তেওঁলোক অতি গৰ্বী আৰু আত্মনিৰ্ভৰশীল লোক আছিল। তেওঁলোকে কাৰো কথা শুনিব নুখুজিছিল। আজিৰ মানুহৰ ছবিখনো এনেকুৱাই নহয়নে? আমি ডেকাসকলক দুখ দিওঁ, কিন্তু বয়সীয়াসকলেও কাৰো কথা নুশুনে। তেওঁলোকে নিশ্চয় ঈশ্বৰৰ কথালৈ কাণ নিদিয়ে। ঈশ্বৰে ইছৰাইলক কৈছিল, তোমালোকে মোৰ বদনাম কৰিছা, মোক হেয়াজ্ঞান কৰিছা, আৰু তেওঁলোকে মনত আঘাত পোৱা যেন দেখুৱাইছিল। ঈশ্বৰে কি কৈছে তেওঁলোকে বুজি পোৱা নাই বুলি দেখুৱাইছিল। সেই সময়ত কিন্তু মানুহবোৰে জিৰচালেমলৈ বলি উৎসৰ্গ কৰিবলৈ দলে বলে আহিছিল। তেওঁবিলাকে সকলো ৰীতি নীতি পালন কৰি আছিল। বাহ্যিকভাৱে নিজকে অতি ধাৰ্মিক যেন তেওঁলোকে দেখুৱাইছিল। তেওঁলোকৰ ধাৰ্মিক আচৰণে আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল। আৰু আমিও বেছিভাগে তেওঁলোকক দেখিলে নিশ্চয় কলোহেঁতেন, এই লোকবিলাক সঁচাকৈ অতি সক্ৰিয় আৰু জীৱন্ত, তেওঁলোকে সঁচাকৈ ঈশ্বৰৰ উপাসনা কৰি আছে। কিন্তু সঁচা কথা ক'বলৈ গ'লে তেওঁলোক ঈশ্বৰৰ পৰা বহু দূৰৈতহে আছিল। আচলতে গভীৰ অন্তৰত তেওঁলোকে ঈশ্বৰক হেয়াজ্ঞানহে কৰিছিল। 7 নম্বৰ পদ, তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত অসুচি আহাৰ উৎসৰ্গ কৰিছা, তথাপি তোমালোকে কৈছা আমি কিহত তোমাক অসুচি কৰিলো? যীহুৱাৰ মেজ তুচ্ছ এনে কথা কোৱাতেই তেওঁলোকে নিয়মিতভাৱে মন্দিৰলৈ গৈ আছিল। তেনেক্ষেত্ৰত তেওঁলোকে কেনেকৈ ঈশ্বৰৰ নাম হেয়াজ্ঞান কৰিব পাৰে? ঈশ্বৰে এতিয়া তেওঁলোকৰ আগত কথাখিনি বুজাই ক'ব ধৰিছে। তেওঁ কৈছে, তোমালোকে মোৰ যজ্ঞবেদীৰ ওপৰত অসুচি আহাৰ উৎসৰ্গ কৰিছা। ইয়াত আমি মন কৰা উচিত যে আহাৰ মানে তেওঁলোকে বেদীত উৎসৰ্গ কৰা খাদ্যদ্ৰব্যৰ কথা কোৱা হৈছে। তেওঁলোকে বলি দি তাৰ মাংস উৎসৰ্গ কৰিব লাগিছিল আৰু তেওঁলোকে অসুচি জন্তু বলি দিছিল। এই কথাটো ঈশ্বৰে 8 নম্বৰ পদত পৰিষ্কাৰ কৰি দিব আৰু ইয়াত আচলতে এই কথাটোৱেই বুজাইছে। ঈশ্বৰে কৈছে যে তেওঁলোকে আগবঢ়োৱা বলি অসুচি আছিল, কিন্তু তেওঁলোকে সেই কথাটো মানি নলয়। তেওঁলোকে এইবুলিহে প্ৰশ্ন কৰে, আমি কিহত তোমাক অসুচি কৰিলো? তেওঁলোকে নিজকে ইমান ভাল বুলি ভাবিছিল আৰু ঈশ্বৰে এনে এটা কথা তেওঁলোকক ক'ব পাৰেনে বুলি নিশ্চয় তেওঁলোকে আপত্তি কৰিছিল। ঈশ্বৰক অসুচি বস্তু দিয়াটো কিন্তু এটা গুৰুতৰ অপৰাধ, কিন্তু মানুহবিলাকে সেই অভিযোগটো মানি লোৱা নাছিল। সেই বিষয়ে নিজৰ অজ্ঞতাহে প্ৰদৰ্শন কৰিছিল। তেওঁলোকে এনেকুৱা দেখুৱাইছিল যেন ঈশ্বৰে কি কৈ আছে তেওঁলোকে নাজানে, ঈশ্বৰে যেন নিজেই নাজানে। তাৰ পাছত ঈশ্বৰে তেওঁলোকক কৈছে, যীহুৱাৰ মেজ তুচ্ছ এনে কথা কোৱাতেই তেওঁলোকে কৈছিল যীহুৱাৰ মেজ তুচ্ছ, আৰু ঈশ্বৰৰ সেই মেজ তেওঁলোকে যিদৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকে যিধৰণৰ কাম কৰিছিল সেইবোৰৰ যোগেদি ঈশ্বৰৰ মেজ তেওঁলোকে হেয়াজ্ঞান কৰিছিল। ঈশ্বৰে এই সকলোবোৰ কথা কৈ আছে বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি হৈ অহা অৱশিষ্ট ইছৰাইলীয় লোকসকলক। তেওঁলোকে আহি ইছৰাইল দেশত আকৌ প্ৰতিষ্ঠিত হ'ব ধৰিছিল। এতিয়া তেওঁলোক অতি সুখে সন্তোষে আছিল। বাবিল দেশৰ পৰা উভতি অহা প্ৰায় 100 বছৰমান হৈ গৈছিল। সেই বন্দিত্বৰ দিনবোৰ এতিয়া ইতিহাস হৈ পৰিছিল আৰু তেওঁলোকৰ দেশখনৰ অৱস্থা চহকী হ'ব ধৰিছিল। তেওঁলোক লাহে লাহে কেৱল নিজতেই ভৰসা কৰা লোক হ'ব ধৰিছিল। তেওঁলোকৰ তেতিয়া এটা মন্দিৰো আছিল আৰু তেওঁলোকে তাৰ ৰীতি নীতিবোৰ পালন কৰিছিল, কিন্তু আচলতে তেওঁলোক ঈশ্বৰৰ পৰা বহু আঁতৰত আছিল। তেওঁলোক অসহনশীল হৈ পৰিছিল আৰু ঈশ্বৰৰ লগতো তৰ্ক কৰিবলৈ সাহস কৰিব পৰা হৈছিল। তেওঁলোকৰ নিচিনা বাৰু অৱস্থা আজি আমাৰ মাজতো নাইনে? আপুনি বাৰু ঈশ্বৰক কেৱল গতানুগতিকভাৱে উপাসনা কৰি আছেনে? আপোনাৰ অন্তৰত তেওঁৰ প্ৰতি থাকিবলগীয়া শ্ৰদ্ধা ভক্তি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো: 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, ভলায় জ্ঞানী হে নুবুজিলা বন্ধু তুমি। বন্ধু তুমি প্রভু যীশুর বাণী, জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, ভলায় জ্ঞানী হে নুবুজিলা বন্ধু তুমি। জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান জ্ঞান বুদ্ধি থাকিও তুমি হলায় জ্ঞানী হে নুবুজিলা বন্ধু তুমি নুবুজিলা বন্ধু তুমি।